এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ষন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ বহুকেইটা প্ৰকল্প উদ্বোধন কৰি এই প্ৰকল্পসমূহৰ ৰূপায়ণে পশ্চিমবংগৰ বিকাশ ত্বৰান্বিত কৰাই নহয় বৰং সমগ্ৰ পূৰ্বোত্তৰৰ বিকাশ নিশ্চিত কৰিব বুলি মত প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণনে আজি হিমাচল প্ৰদেশৰ ধৰমশালাত থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নৱম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। শিৱালিক আৰু নন্দা দেৱী নামৰ দুখন ভাৰতীয় জাহাজ আজি পুৱতি নিশা হৰমুজ প্ৰণালীৰে সুৰক্ষিতভাৱে পাৰ হৈ আহে আৰু FIS মহিলা হকী বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বৰাক উপত্যকাৰ উন্নয়নৰ লক্ষ্যৰে নিৰ্মাণ কৰিবলগীয়া 22,864 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শিলচৰ হাইস্পীড কৰিডৰৰ প্ৰায় 565 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা শিলচৰ টাউন উৰণ সেতু আৰু 122 কোটি টকাৰ ব্যয় সাপেক্ষে পাথাৰকান্দি কৃষি মহাবিদ্যালয় আছে। শিলচৰৰ অম্বিকাপুৰত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়কে ধৰি কেইবাগৰাকীও সাংসদ আৰু বিধায়ক উপস্থিত আছিল। প্ৰধানমন্ত্ৰীৰ শিলচৰ ভ্ৰমণকালতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰাকৰ শ্ৰীকোণত নিৰ্মাণ কৰা মিনি সচিবালয় আৰু দাৰ্গাকোণত মিঠাপানীত অসম চৰকাৰৰ নগৰ আৰু গৃহ নিৰ্মাণ বিভাগৰ সন্মিলন কেন্দ্ৰ উদ্বোধন কৰে। অসম ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী পশ্চিমবংগত উপস্থিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত প্ৰায় 18,680 কোটি টকা ব্যয় সাপেক্ষে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহে কেৱল পশ্চিমবংগৰ বিকাশ ত্বৰান্বিত কৰি তোলাই নহয় বৰং সমগ্ৰ পূৰ্বোত্তৰৰ বিকাশ নিশ্চিত কৰিব। এই প্ৰকল্পসমূহৰ ৰূপায়ণে অঞ্চলটোত বাণিজ্য আৰু উদ্যোগ খণ্ড শক্তিশালী কৰি তোলাৰ লগতে লাখ লাখ লোকৰ জীৱন সুচল কৰি তুলিব আৰু তেওঁলোকৰ বাবে ন ন দুৱাৰ মুকলি কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে সমগ্ৰ দেশতে ৰেলৱে খণ্ডৰ আধুনিকীকৰণৰ বাবে দ্ৰুতগতিত কাম অব্যাহত আছে আৰু পশ্চিমবংগ যাতে এই অভিযানত পিছপৰি নৰয় তাৰ বাবে চৰকাৰ সংকল্পবদ্ধ। কলকাতা আৰু হালদিয়াৰ দৰে বন্দৰসমূহ পূৰ্বৰে পৰা পূব ভাৰতৰ মূল বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে বুলি তেওঁ উল্লেখ কৰে। পথ আন্তঃগাঁথনিৰ উল্লেখযোগ্য উন্নয়নৰ চিনস্বৰূপে তেওঁ প্ৰায় 16,990 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া 420 কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পসমূহৰ ভিতৰত পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ 19 নম্বৰ আৰু 114 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশ উদ্বোধন কৰে। এই প্ৰকল্পসমূহৰ নিৰ্মাণে পথ সুৰক্ষা বৃদ্ধিৰ লগতে ভ্ৰমণৰ সময় হ্ৰাস কৰা, প্ৰদূষণ হ্ৰাস কৰা, অঞ্চলসমূহৰ মাজৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা, পৰ্যটনৰ প্ৰসাৰ আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ উন্নত কৰি তুলিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰে ভিতৰত 116 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 231 কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত খড়গপুৰ মোৰগ্ৰাম ইকনমিক কৰিডৰৰ 5টা পেকেজো আছে। খড়গপুৰ আৰু মোৰগ্ৰামৰ মাজৰ পোনপটীয়া যোগাযোগ যাত্ৰাৰ দূৰত্ব প্ৰায় 120 কিলোমিটাৰ হ্ৰাস কৰাৰ লগতে প্ৰায় 7-8 ঘণ্টা সময় ৰাহি হ'ব। প্ৰধানমন্ত্ৰীয়ে 14 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 5.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত ডুবৰাজপুৰ বাইপাছৰো আধাৰশিলা স্থাপন কৰে। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও জাহাজ আৰু বন্দৰ প্ৰকল্পৰো উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ হালদিয়া ডক কমপ্লেক্সৰ 2 নম্বৰ ৱাৰ্থৰ যান্ত্ৰিকীকৰণৰ প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ দক্ষতাৰে দ্ৰুত আৰু পৰিৱেশ অনুকূলভাৱে সামগ্ৰীসমূহৰ অনা নিয়া আৰু স্থানান্তৰ কৰিব পৰা যাব। প্ৰধানমন্ত্ৰীয়ে লগতে কিদ্দেৰপুৰ ডকছৰ পুনৰ নিৰ্মাণ প্ৰকল্প উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ৰেলৱে খণ্ডত পুৰুলিয়া আনন্দ বিহাৰ টাৰ্মিনেল এক্সপ্ৰেছৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। ইয়াৰ জৰিয়তে পশ্চিমবংগ বিহাৰ ঝাৰখণ্ড উত্তৰ প্ৰদেশ আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ ক্ষেত্ৰৰ মাজৰ ৰেল যোগাযোগ শক্তিশালী হৈ উঠিব অমৃত ষ্টেচনৰ আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ছটা নতুনকৈ বিকশাই তোলা ৰেল ষ্টেচন মুকলি কৰে এই পদক্ষেপে পশ্চিমবংগ আৰু পূব ভাৰতৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ লগতে যোগাযোগ বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰি তোলাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে দৰ্শাই বুলি উল্লেখ কৰে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় যে দেশৰ সশস্ত্ৰ সীমা বাহিনীত হিমাচল প্ৰদেশৰ অৱদান লেখত ল'বলগীয়া আৰু ইয়াৰ চহকী সংস্কৃতি সভ্যতা পৰম্পৰা আৰু উষ্ম আতিথ্যৰ বাবে দেশজুৰি ৰাজ্যখন অতি জনপ্ৰিয় হিমাচল প্ৰদেশৰ ধৰমশালাত থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নৱম দীক্ষান্ত সমাৰোহত ভাষণ দি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয় তেওঁ বৰ্তমান সময়ত বিশ্ববিদ্যালয়সমূহে উচ্চ শিক্ষাৰ ব্যৱস্থাটো বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰি গঢ়ি তুলিবৰ বাবে অধ্যাপকসকলৰ শৈক্ষিক উন্নয়নক অগ্ৰাধিকাৰ দিয়া উদ্ভাৱনক উৎসাহিত কৰাৰ লগতে সহযোগিতা শক্তিশালী কৰাত উচিত বুলি মন্তব্য কৰে 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হবলৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে যুৱ প্ৰজন্মৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে শ্ৰীৰাধাকৃষ্ণে কয় যে সামগ্ৰিক উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰা উচিত যাতে কোনো ৰাজ্য কোনো সমাজ বিকাশৰ যাত্ৰাত পিছপৰি নৰয় উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যখনৰ যুদ্ধ স্মাৰক পৰিদৰ্শন কৰাৰ লগতে শ্বহীদ বেদীত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এই উপলক্ষে ভাষণ দি তেওঁ কয় যে হিমাচল প্ৰদেশৰ ভূমিয়ে বহু প্ৰজন্ম ধৰি সাহসী বীৰৰ জন্ম দি আহিছে যাৰ সাহস বীৰত্ব আৰু দেশপ্ৰেমে দেশৰ লগতে জাতিটোলৈ গৌৰৱ কঢ়িয়াই আনিছে শিৱালিক আৰু নন্দা দেৱী নামৰ দুখন ভাৰতীয় জাহাজ আজি পুৱতি নিশা হৰমুজ প্ৰণালীৰে সুৰক্ষিতভাৱে পাৰ হৈ আহে জাহাজ বন্দৰ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ কুমাৰ সিনহাই আজি সন্ধিয়া নতুন দিল্লীত আন্তঃ মন্ত্ৰালয়ৰ সংবাদ মাধ্যমক সম্বোধন কৰি এই বিষয়ে অৱগত কৰে এই জাহাজ দুখনে 92,700 মেট্ৰিক টন এল পি জি কঢ়িয়াই আনে বুলি তেওঁ কয় অহা 16 আৰু 17 মাৰ্চত জাহাজ দুখন মুন্দ্ৰা আৰু কান্দলা বন্দৰত উপস্থিত হ'ব বুলি শ্ৰীসিনহাই লগতে উল্লেখ কৰে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই প্ৰকাশ কৰা অনুসৰি দেশত পৰ্যাপ্ত পৰিমাণে ডিজেল আৰু পেট্ৰল মজুত থকাৰ লগতে কোনো ধৰণৰ খুচুৰা দোকান বা এল পি জি বিতৰকৰ ওচৰত চিলিণ্ডাৰ নাটনি হোৱা নাই দেশত পৰ্যাপ্ত পৰিমাণে খাৰুৱা তেল মজুত আছে বুলিও তেওঁ মন্তব্য কৰে যুটীয়া সচিবগৰাকীয়ে জনসাধাৰণক ততাতৈয়াকৈ চিলিণ্ডাৰ বুকিং নকৰি প্ৰয়োজনতহে বুকিং কৰিবলৈ আহ্বান জনায় বাণিজ্যিক চিলিণ্ডাৰৰো ৰাজ্য চৰকাৰসমূহক যোগান ধৰা হৈছে বুলি তেওঁ কয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপসাগৰীয় অঞ্চলৰ অতিৰিক্ত সচিব পশ্চিম মহাজনে যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা এতিয়ালৈকে 172,000 ভাৰতীয়ক পশ্চিম এছিয়াৰ পৰা নিজ গৃহলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে দেশখনৰ বিভিন্ন বিমান বন্দৰৰ পৰা অতিৰিক্তভাৱে বহুকেইখন বিমান উৰণ আৰম্ভ কৰি বিমান যোগাযোগৰ ব্যৱস্থা অধিক সুচল কৰি তোলা হৈছে বুলি তেওঁ উল্লেখ কৰে এই বিমানসমূহ ওমান ছৌদি আৰব কাটাৰ সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ পৰা চলাচল কৰা হৈছে বুলি শ্ৰীমহাজনে কয় তেওঁ লগতে ভাৰতলৈ পোনপটীয়া বিমান যোগাযোগ নথকা বাহৰেইন কুৱেইট আৰু ইৰাকত থকা ভাৰতীয় নাগৰিকসকলৰ ভিছাৰ সময়সীমা বৃদ্ধিৰ লগতে ছৌদি আৰব হৈ যাত্ৰা কৰিবৰ বাবে ট্ৰেঞ্জিট ভিছাৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পঞ্জাৱত অহা বছৰ হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰে কিলে শ্বাহলান নামৰ গাঁৱৰ পৰা ওলোৱা বদলাৱ ৰেলীৰ শীৰ্ষক এটা সমাৱেশত অংশগ্ৰহণ কৰি দিয়া ভাষণত শ্ৰীশ্বাহে কয় যে যদি ভাৰতীয় জনতা পাৰ্টী শাসনলৈ আহে তেন্তে আগন্তুক 2 বছৰৰ ভিতৰত পঞ্জাৱক নিচামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব পঞ্জাৱত বৃদ্ধি হোৱা অপৰাধমূলক কাৰ্য দুৰ্নীতি আৰু কৃষকৰ দুৰৱস্থাৰ বাবে তেওঁ বৰ্তমানৰ আম আদমী পাৰ্টীৰ চৰকাৰক জগৰীয়া কৰে ৰাজ্যখনৰ পৰা এই অচলাৱস্থা দূৰ কৰি সুস্থ সবল পৰিৱেশ গঢ়ি তোলাৰ বাবে ভাৰতীয় জনতা পাৰ্টীক শাসনলৈ আনিবলৈ শ্ৰীশ্বাহে ৰাজ্যবাসীক আহান জনায় এফ আই এইচ মহিলা হকী বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন তেলেংগানাৰ জি এম চি ৱালাজোগীৰ হকী গ্ৰাউণ্ডত সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব দুয়োটা দলে ফাইনেল পৰ্যন্ত অপৰাজিত হৈ আছে ছালিমা টেটেৰ নেতৃত্বত ভাৰতৰ দলটোৱে যোৱা নিশা অনুষ্ঠিত ছেমি ফাইনেলত ইটালীক 1-0 গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ভাৰতৰ মনীষা চৌহানে খেলখনৰ 40 মিনিটত একমাত্ৰ গ'ল দি দলক জয় লাভ কৰোৱায় বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত বহুকেইটা প্ৰকল্প উদ্বোধন কৰি এই প্ৰকল্পসমূহৰ ৰূপায়ণে পশ্চিমবংগৰ বিকাশৰ ত্বৰান্বিত কৰাই নহয় বৰং সমগ্ৰ পূৰ্বোত্তৰৰ বিকাশ নিশ্চিত কৰিব বুলি মত প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণনে আজি হিমাচল প্ৰদেশৰ ধৰমশালাত থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নৱম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। শিৱালিক আৰু নন্দাদেৱী নামৰ দুখন ভাৰতীয় জাহাজ আজি পুৱতি নিশা হৰমুজ প্ৰণালীৰে সুৰক্ষিতভাৱে পাৰ হৈ আহে আৰু এফ আই এইচ মহিলা হকী বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।